ফোনত যেতিয়া মেছেজ কেনেকে ৰাখিব লাগে, মেছেজ কেনেকে ৰাখিব লাগে, যেতিয়া ভইচমেইল আহে, প্লিজ লিভ ইউ ৱাই ইউ আৰ কলিং, লিভ ইউৰ ফোন নম্বৰ এণ্ড দ্য ৰিজন ফৰ ইউৰ কল, কি কাৰণে ফোন কৰিছা, তোমাৰ নম্বৰটো ক'ব লাগে, এনেকে ক'ব লাগে, হাই মাই নেম ইজ আমুক, মাই নাম্বাৰ ইজ আমুক এণ্ড দ্য ৰিজন আই এম কলিং, আপুনি মোক এটা ফোন কৰক, সেইখিনি কথা কোৱাৰ পিছত ফোনটো থৈ দিলে মই গম পাম। এইটো মই শিকাই আছো, তোমালোকক শিকাই আছো কেনেকে কথা ক'ব লাগে ভইচ মেইলত, এইটো ভইচ মেইল বুলি কয়। কিয় ফোন কৰিছিলা, কাৰণটো কোৱা।
এনেই আপোনাক খবৰ ল'ব ফোন
কৰিছো। মোক মোৰেও খবৰ ল'ব, তোমালোকে নিজৰ মতে ভালকে থাকাচোন, মই দুটা সত্য কথা কৈছো, কৈছো নাই, তেতিয়াহ'লে আৰু তাতকে কি, তোমাৰ শুনা এই দুটা সত্য কথা, তুমিতো তোমাৰ দেউতাক খুব ভাল পোৱা, পাৱ নোপোৱা, পাৱ নোপোৱা, তোমাৰ মাক খুব ভাল পোৱা, পাৱ পোৱা নোপোৱা, তুমি এটা কাম কৰিবা, অকলে দেউতাক এটা ৰুমত লৈ যাবা, অকলে, হা অকলে লৈ যাবা, দৰ্জাখন বন্ধ কৰিবা, বন্ধ কৰি দেউতাৰ চকুলৈ চাবা, দেউতা মই তোমাক এটা কথা সোধো, তুমি এইটো উত্তৰ দিব পাৰিবানে, এই পৃথিৱীখন গোলক নেকি, আৰু যে আমি যে কাগজৰ পইচাবিলাক ইউজ কৰি আছো, এইবিলাক সঁচা নেকি, তোমাৰ দেউতাই তোমাক এটা উত্তৰ দিবলৈ সি নিজে ৰিচাৰ্চ কৰিব লাগিব, লাগিব নালাগে, তাক তাকে লগাই দিয়াচোন, তাক ভৰিত ধৰি সেৱা কৰিব, আপুনি মোক এইটো সত্য কথা কওক, দেউতা আপুনিয়ে মোক জন্ম দিছে, নেকি নাই আপুনিয়ে মোক জন্ম দিছে, ঠিক একজেক্টলি তোমাৰ মাকো এটা ৰুমত অকলে সোমাবা, দেউতাৰ ওচৰত থাকিব নালাগে, আৰু তোমাৰ মাকো এইটোৱে কথা সুধিবা, চাওচোন তাহাঁতে উত্তৰ দিব পাৰে নে নোৱাৰে,
ঠিক আছে সুধিম,
তুমি ৰেকৰ্ডিং, আৰু শুনা কৰি থাকোতে ফোনে যি তুমি ৰেকৰ্ডিং কৰিবা, আৰু তুমি যদি সঁচাকে বৰ দেউতাক ভাল পোৱা, এই ৰেকৰ্ডিং কিটা মোলৈ পঠাই দিবা, মই পাব্লিছ কৰি দিম, গোটেই বিশ্বত পাব্লিছ কৰি দিম, চাওচোন কোনজনী মোৰ ছোৱালী আচল ছোৱালী হয়, কোনজনী মোৰ পুত্ৰী হয়, মই চাওঁ, মই এখন বহুত ডাঙৰ যুদ্ধ খেলি আছো, এইখন মোৰ ডাঙৰ যুদ্ধ হৈ আছে, এই যুদ্ধত তুমি সহায় কৰা নে নকৰা এইটো তোমাৰ নিজৰ কথা,
বাকী আপোনাৰ কি খবৰ, সেইটো
মোৰ খবৰ নালাগে, তোমাৰ নিজৰ খবৰৰ কথা কৈছো, হল নে, মোৰ লগত কথা পাতিলা আৰু মোক লৈ ফোন নকৰিবা, যেতিয়া পাবা, যেতিয়া তোমাৰ দেউতা আৰু মাৰ লগত কথা পাতিবা, সেই অডিঅ' কিতাপ মোলৈ পঠাবা, তাৰ পিছত মই তোমাক ফোন কৰিম, হল নে, বাই,
তোমাৰ ছোৱালী ক'ত আছে,
আমেৰিকাত আছে, তোমাতকে ডাঙৰে হ'ব নে সৰু হ'ব, তোমাৰ বয়সৰে হ'ব, যোৱা,
আপুনি নাথাকে নেকি, একেলগে
যাওঁ, বাই।